Iya, Akak Bani. বাতৰি পঢ়িছোঁ অংকুৰজ্যোতি শৰ্মাই আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল এক দেশ এক নিৰ্বাচন বিধেয়কলৈ চৰকাৰে 31 জন সাংসদৰে যুটীয়া সংসদীয় সমিতি গঠনৰ কথা ঘোষণা কৰিছে। নতুন দিল্লীত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হ'ব। মুম্বাইত সংঘটিত এটা নাও দুৰ্ঘটনাত 13 জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে। নেপালৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰজু ৰাণা দেউবা আজি 3-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হ'ব আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মহিলা দলৰ মাজত অনুষ্ঠিত 3খনীয়া T20 ক্ৰিকেট প্ৰতিযোগিতাৰ অন্তিমখন খেল আজি নৱি মুম্বাইৰ ডিৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। এতিয়া শুনক বিতং বাতৰি। এক দেশ এক নিৰ্বাচন বিধেয়কক লৈ চৰকাৰে কালি 31 জন সাংসদৰে যুটীয়া সংসদীয় সমিতি গঠনৰ কথা ঘোষণা কৰে। প্ৰস্তাৱিত সমিতিখনত লোকসভাৰ 21 জন আৰু ৰাজ্যসভাৰ 10 জন সদস্য থাকিব। সমিতিৰ সদস্যসকলৰ ভিতৰত বিজেপি নেতা পি চৌধুৰী, অনুৰাগ সিং ঠাকুৰ আৰু পুৰুষোত্তম ভাই ৰূপালা, কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী আৰু মনীষ তিৱাৰী, তৃণমূল কংগ্ৰেছৰ কল্যাণ বেনাৰ্জী, NCP শাৰদ পাৱাৰ গোটৰ সুপ্ৰিয়া চুলে অন্যতম। বিধেয়ককেইখনক সংবিধান 129 সংখ্যক সংশোধনী বিধেয়ক 2024 আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশ আইন সংশোধনী বিধেয়ক 2024 হিচাপে নামকৰণ কৰা হৈছে। নতুন দিল্লীত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হ'ব। উক্ত বৈঠকত মূলতঃ জম্মু কাশ্মীৰৰ পৰিস্থিতিৰ লগতে জটিল নিৰাপত্তাজনিত বিষয়সমূহক লৈ আলোচনা কৰা হ'ব। জম্মু কাশ্মীৰৰ শান্তি শৃংখলা উন্নত কৰিবৰ বাবে পৰ্যালোচনা কৰাৰ লক্ষ্যৰে জম্মু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহাইও বৈঠকখনত অংশ ল'ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন, চোৰাংচ ব্যুৰৰ সঞ্চালক তপন ডেকা, সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদীকে ধৰি জ্যেষ্ঠ সেনা বিষয়াসকল, CAPFৰ সঞ্চালক প্ৰধানসকলকে ধৰি অন্যান্য জ্যেষ্ঠ বিষয়াসকল এই বৈঠকত উপস্থিত থাকিব। মুম্বাইত কালি সংঘটিত এটা নাও দুৰ্ঘটনাত 13 জন লোকৰ মৃত্যু হয়। এলিফেণ্টা কেপছলৈ যাত্ৰা কৰা এখন ব্যক্তিগত নাও ৰায়গড় জিলাৰ উৰাণৰ সমীপত দুৰ্ঘটনাত পতিত হয়। নিয়ন্ত্ৰণ হেৰুওৱা এখন নৌসেনাৰ নাওৱে যাত্ৰীবাহী নাওখনত খুন্দা মাৰে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে প্ৰকাশ কৰা অনুসৰি মৃতসকলৰ 3জন নৌসেনাৰ জোৱান আৰু 10জন সাধাৰণ নাগৰিক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কেইবাজনকো চিকিৎসা প্ৰদান কৰি থকা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে নাগপুৰত সাংবাদিকৰ আগত কয় যে উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে অব্যাহত আছে আৰু 101 জন লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। তেওঁ লগতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়াললৈ 5,00,000 কৈ টকাৰ এককালীন সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰে। ইপিনে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে সন্ধানহীনসকলক সুকলমে উদ্ধাৰ হোৱাৰ প্ৰাৰ্থনা কৰা বুলি এটা বাৰ্তা যোগে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। তেওঁ মৃতসকলৰ নিকট আত্মীয়লৈ 2,00,000 কৈ আৰু আহতসকললৈ 50,000 কৈ টকাৰ সাহায্য ঘোষণা কৰে। বাহৰেইনে 28 গৰাকী ভাৰতীয় মাছমৰীয়াক মুক্তি প্ৰদান কৰিছে। বাহৰেইনৰ জলপৃষ্ঠত অবৈধভাৱে প্ৰৱেশ কৰাৰ অভিযোগত যোৱা ছেপ্টেম্বৰ মাহত মাছমৰীয়াকেইজনক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোকক 6 মাহ কাৰাদণ্ড দিয়া হৈছিল যদিও ইয়াক 3 মাহলৈ হ্ৰাস কৰা হয়। বাহৰেইনস্থিত ভাৰতীয় দূতাবাসে এই সন্দৰ্ভত মাছমৰীয়াকেইজনক আইনী সাহায্য প্ৰদানেৰে তেওঁলোকৰ মুক্তিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যোৱা 7-9 ডিচেম্বৰলৈকেও বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে দেশখন ভ্ৰমণ কৰিছিল আৰু গ্ৰেপ্তাৰ হোৱা মাছমৰীয়াসকলক সোনকালে মুক্তি দিবলৈ অনুৰোধ জনাইছিল। কংগ্ৰেছ দলে পুনৰ ডঃ বি আৰ আম্বেদকাৰক লৈ ভুৱা ধাৰণা সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দলটোক সমালোচনা কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত আম্বেদকাৰৰ বিৰুদ্ধে নিৰ্বাচনত পণ্ডিত জৱাহৰলাল নেহৰুৱে প্ৰচাৰ চলোৱাৰ বাবে তেওঁৰ পৰাজয় হোৱা সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ পৰা স্পষ্টীকৰণ বিচাৰে। প্ৰায় 40 বছৰ ধৰি আম্বেদকাৰক ভাৰতৰ পৰা বঞ্চিত কৰা আৰু সংসদৰ চেণ্ট্ৰেল হলত আম্বেদকাৰক সন্মান নজনোৱাৰ বাবে কংগ্ৰেছ দলক শ্ৰীবৈষ্ণৱে সমালোচনা কৰে। এটা আন্তঃৰাজ্যিক অস্ত্ৰ সৰবৰাহ গোচৰত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা নিয়াই কালি 4খন ৰাজ্যৰ কেইবাঠাইত তালাচী চলায়। বিহাৰৰ 12টা স্থানত, হাৰিয়ানাৰ 1টা স্থানত, নাগালেণ্ডৰ 3টা স্থানত আৰু জম্মু কাশ্মীৰৰ 1টা স্থানত কালি তালাচী চলোৱা হয়। এই অভিযানত সংস্থাটোৱে এটা ৰাইফল, 1000 গুলী,
তিনিটা খালী কাগজকে ধৰি নিষিদ্ধ অস্ত্ৰসমূহ আৰু মোবাইল ফোন মেমৰি কাৰ্ড আৰু পেনড্ৰাইভকে ধৰি ডিজিটেল ডিভাইচসমূহ উদ্ধাৰ কৰে। অভিযানত এখন গাড়ী আৰু প্ৰায় 14 লাখ টকা মূল্যৰ নগদধনো বাজেয়াপ্ত কৰা হয়।
আপনার সঙ্গে কথা বলবো।